এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ বকুৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, ইংৰাজী 2026 বছৰটোত ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাবলৈ অসম গণ পৰিষদ দল প্ৰতিশ্ৰুতিবদ্ধ, মেঘালয়ৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জিলৈ 2025 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আৰু অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিনা গ্ৰন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠান। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকুৰ গান্ধী ময়দানত আয়োজিত এটা অনুষ্ঠানত বকু ছয়গাঁও বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটৰ মুঠ 33,861গৰাকী সদস্যক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰম্ভিক পুঁজিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। আঁচনিখনৰ অধীনত তৃতীয় বৰ্ষত ভাল প্ৰদৰ্শন কৰা মহিলাসকলক 50,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।
মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ আজি 50 নম্বৰ সভা আৰু ইতিমধ্যে 16 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি অসমৰ প্ৰায়বিলাক সমষ্টিতে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আপোনালোকে জানি ভাল পাব যে এই উদ্যমিতা অভিযানত অসমৰ 32 লাখ মহিলা উপকৃত হ'ব আৰু 32 লাখ মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে আমাৰ চৰকাৰে 3,200 কোটি টকা খৰচ কৰিব লাগিব।
অসম গণ পৰিষদ দলে ইংৰাজী 2026 বছৰটোতো ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাব। বছৰটোৰ অন্তিম দিনা আজি দলটোৰ আমবাৰী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই অংগীকাৰৰ কথা প্ৰকাশ কৰে। সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদে ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। 2026ৰ বিধানসভা নিৰ্বাচনত মিত্ৰ দল বিজেপিৰ সৈতে দলটোৱে মিত্ৰতা অক্ষুণ্ণ ৰাখি জয়লাভৰ সম্ভাৱনা থকা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। অৱশ্যে দলৰ নিৰ্বাচনী ৰণকৌশল অথবা আসন বুজাবুজি সন্দৰ্ভত আজিয়ে কোনো কথা প্ৰকাশ কৰিবলৈ তেওঁ অস্বীকাৰ কৰে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে অসম চুক্তি ৰূপায়ণ সম্পৰ্কত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবৰাই বৰ্তমান চৰকাৰৰ দিনত এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি দাবী কৰে।
এখন সাব কমিটি মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া গঠন করে দিছিল, মন্ত্রী গোটর সদস্য আছিল, মই আছিল আর দুগৰাকী সতীর্থ মন্ত্রী আছিল, সদৌখন ছাত্র সন্থার নেতৃবৃন্দ আছিল, চুক্তি রূপায়ণের রূপরেখা প্রস্তুত করবলে আর 6 নম্বর দফা সম্পর্ক প্রতিবেদন দিবর কারণে ইতিমধ্যে এই কমিটির রিপোর্ট সাবমিট করেছে। এনেকা কেতবো দফা আছে, 40টা আছে, যেটা কেবল রাজ্য সরকারে করব পারে। রাজ্য সরকারে করবরা রিকমেন্ডেশন খিনির ক্ষেত্রে রাজ্য সরকারে ইতিমধ্যে ধন ধার্য করেছে। যোৱা যি বাজেট ছেচন আছিল, বাজেটত কৰাৰ উপৰিও পিছৰ পৰ্যায়ত কত কিমান লাগিব এইখিনিৰ কাৰণে যাৱতীয় ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। তাৰে কেতবোৰ দফা আছিল 12টা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে, সেইখিনি ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 15টা ৰিকমেণ্ডেশ্যন আছিল, সেই 15টাৰ ক্ষেত্ৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰালয়ৰ লগত বিস্তৃতভাৱে আলোচনা কৰিছে। অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত
মেঘালয়ৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জিলৈ 2025 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। বিগত 4 দশকৰো অধিক কাল চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বাৰ্তা বিয়পোৱাৰ স্বীকৃতিস্বৰূপেই শ্ৰীৱাৰ্জিক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। এই বঁটাত আছে নগদ 25,000 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ। 1961 চনৰ 14 মাৰ্চত শ্বিলঙত জন্মগ্ৰহণ কৰা ৱাৰ্জিয়ে 1991 চনত ৰীতি একাডেমী অব ভিজুৱেল আৰ্টছ নামৰ এটা সুকুমাৰ কলা প্ৰতিষ্ঠান স্থাপন কৰে। তেওঁ ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ আৰু খাচী অথৰ ছচাইটিৰ আজীৱন সদস্য। 65 বছৰীয়া শিল্পীগৰাকীয়ে ইতিমধ্যে কলকাতাৰ আই এছ বি এন এম গ্ৰীণ ৱাৰিয়ৰ বঁটা আৰু তীৰত সিং সোঁৱৰণী ৰাজ্যিক বঁটা লাভ কৰিছে। খাচী আৰু ইংৰাজী দুয়োটা ভাষাতে কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰা শ্ৰীৱাজৰী চলচ্চিত্ৰ আৰু নাট্যকলাৰ সৈতেও জড়িত। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি অষ্টম দিনা গ্ৰন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটো লেখক গৱেষক তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ অৰবিন্দ ৰাজখোৱাই পৰিচালনা কৰে। গ্ৰন্থমেলা প্ৰাংগণত আজি কবি অনুভৱ তুলসী সোঁৱৰণী কবি সন্মিলন এখন অনুষ্ঠিত হয়। কবি লেখক বিজ্ঞানী বিপুল জ্যোতি শইকীয়াই এই সন্মিলনখন সঞ্চালনা কৰে। ইংৰাজী 2025 বৰ্ষৰ আজি অন্তিম দিন। কাইলৈ নতুন সম্ভাৱনালৈ এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু উত্থান পতন আৰু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা 2025 বছৰটোৱে অসমবাসীলৈ ভালেমান সুখ আৰু দুখৰ সংবাদ লৈ আহিছিল। এনে প্ৰত্যাহ্বান নেওচিও জনসাধাৰণে নতুন সময়ক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষক আদৰাৰ বাবে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, তেঘেৰীয়া, পানীখাইটি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতে অগণন লোক বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হয়। বৰপেটা জিলাৰ বাঘবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হয়। নৱবৰ্ষৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবী বিলৰ পাৰত কাইলৈৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ষোড়শ চান্দুবী মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। কাইলৈ পুৱা 8 বজাত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। 2 জানুৱাৰীত সাংস্কৃতিক কাৰ্যসূচী আৰু 3 জানুৱাৰীত জনজাতি সমাজৰ পৰম্পৰা আৰু ৰীতি নীতি বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ুসেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে এই সাফল্য অৰ্জন কৰি ডঃ কলিতাই বিশ্ববিদ্যালয়লৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। ডঃ কলিতাই প্ৰি কমিছন প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি সমগ্ৰ প্ৰশিক্ষণকালত শৃংখলা, নেতৃত্বগুণ আৰু পেছাদাৰী দক্ষতাৰ নিদৰ্শন দাঙি ধৰে। তেওঁ ক্ৰমে অফিচাৰ্ছ ট্ৰেইনিং একাডেমী আৰু এয়াৰফৰ্চ ষ্টেচন তাম্বাৰামত 2টা পৰ্যায়ত হোৱা প্ৰশিক্ষণত সুখ্যাতি অৰ্জন কৰে। উল্লেখযোগ্য যে যোৱা 26 ডিচেম্বৰত ভাৰতীয় বায়ুসেনাই পৰম্পৰা অনুসৰি আয়োজিত এটা অনুষ্ঠানত তেওঁ এই পদবী লাভ কৰে। নতুন দায়িত্বত ডঃ কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন চি চি কেডেটসকলক প্ৰশিক্ষণ, দিক নিৰ্দেশনা আৰু প্ৰেৰণা প্ৰদান কৰি তেওঁলোকক সততা, সেৱা আৰু দেশপ্ৰেমৰ মূল্যবোধেৰে কৰ্মজীৱন গঢ়িবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসে আজি এখন সংবাদমেল আয়োজন কৰি নতুন বছৰত যান বাহন আইন মানি চলিবলৈ জিলাবাসীক আহান জনায়। তেওঁ প্ৰতিজন দুচকীয়া বাহনৰ চালকক হেলমেট পৰিধান কৰিবলৈ আৰু মদ্যপান কৰি কোনেও যান বাহন নচলাবলৈ অনুৰোধ জনায়। নগাঁও জিলাত চলিত বছৰটোত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী আজি জ্বলাই দিয়া হয়। আদালতৰ অনুমতি সাপেক্ষে নগাঁও চহৰৰ সমীপৰ এটা ইটাভাটাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়াৰ উপস্থিতিত প্ৰায় 18 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীখিনি পুৰি পেলোৱা হয়। কামৰূপ জিলাৰ বকুৰ গান্ধী মৈদানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। ইংৰাজী 2026 বছৰটোত ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাবলৈ অসম গণ পৰিষদ দল প্ৰতিশ্ৰুতিবদ্ধ। মেঘালয়ৰ বিশিষ্ট চিত্ৰশিল্পী ৰাফেল ৱাজৰীলৈ 2025 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আৰু অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিনা গ্ৰন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠান।